Good evening. Itu Agashwani Kohima. Samlaga khobor puri ase imkong nongla. Pohila headlines. Lok Sabha MP Esipong Marin Jamiaba Sante Lokuti Nagaland Dangor Healthcare Duk Thakya Laga Samna Kuri Dibali Onorat Kuri Se. Waves 2025 Ba Audio Visual Sector Di India Uthi Thakya Dikhaya Se. Prime Minister Narendra Modi Ba Defense Minister Rajnath Singh Lokut Bahalkam Atomat Hamla Huali Lok Kuri Se Aro CTAN NNQF Ba 147 Contented Faculty Post Laga Permanent Open Recruitment Karni Dubara Mangidi Se. Itia Pura Khobar Nagaland Laga Lok Sabha MP Esipong Marin Jamirba, Central Sarkar Lokoti State Healthcare Duk Dangor Thakyado, Zeruri Hisapi Samna Guri Dibli Onorat Kurise, Union Health or Family Welfare Minister JP Natta Lokoti, Chiti Bishiba Puthaidia Janaidigina, Sri Jamirba, Tinta Dangor Issues Kan Janaidi Se, Tarba Medical Graduates Kan, Postgraduate Studies Kuribuli, Napaikina Duk Palaka Janagina State, Dedicated NEET PG Examination Center Ikta Nathakyado Janaise, Akoti Dimapur Center Hisa. Allocate Kuridisi Jonte, seats can Bishi Juldi Borti Hojagina Bishi Karone options Nathakia Hojai. Taipra, Kohima, Arudimapur Kano, Neat PG Center Sisapi, reinstate Kuridikina, aspirants Karone, Dukan Kom Kuridibuli Koise. Sri Jamirba, Ayush facilities Nathakia Rubishido, Ayurvedic Karo, Homeopathic units can Dusra, Notisan States Laga Capitals Nishina Nohagina, Kohima de CGHS Wellness Center Nathakia Lagabi Janaidise. MP Bra, Logi Logi. Ido Kalikan Jorai Dibalibi Koise Chiti Iktadi Sri Jamirba CGHS Wellness Center Di Staff Komdi Thakya John Do Idia Kali Duita Permanent Employees Thakya Si Aru Staff Kan Bishi Sanction Kuri Dibalibi Recommend Kuri Di Se Tarba Kwese Ki Rates Komdi Hua Karne Local Hospitals Kan CGHS Lokoti Impanels Kuri Dianai Aru CGHS Rates Kan Sai Digina Bishi To Notice and States Di Private Hospitals Pra Bhak Lovali Muno Thai Dibali Kar Sri Jamirba Omiti Siki Ministry Ba Etudi Saigina Nagaland Laka Manukan Mudob Karni Loki Loki Gonamot Haiti Boli Koise. Ministry of Information and Broadcasting Nature Press Information Bureau PIB Kohima Bra Vartadu Media Professionals Lokodi Ajira Kegana Ahitakya World Audio Visual Entertainment Summit Waves 2025 Laka Ekta Overview to DC Jonto Ahia Mohena Ektarik Bra Chartarik Tak Mumbai De Rakibulase Korbo Manukan Lokodi Kutakure Assistant Director PIB Kohima Sony Kumar Bra Kwesike India Laga Audio Visual Sector Laka Dorkardo Global Stage De Uthijayase Event Laka Bhavana Structure Aru International Scope Janai Digina Taibra Summit Laga Aru Itubra Content Creators Producers Aru Cultural Ambassadors Kan Deshpura Lokodi Hobita Dialaga Bijanai Se Tarbra Kwesike Waves 2025 to Industry Bachelor Kia Event Asi Aro Ministry of Information and Broadcasting Ramutop Digina Ekta Global Platform Hisabi Audio Visual Industry De Film, Television, OTT, Animation, Gaming Aro Immersive Technologies Milagina Celebrate Korea Se.
World Audio Visual Entertainment Summit Waves, it is to promote the cultural traditions, our lifestyles, the folk tales, all the ancient heritage of India through the use of modern tools like AI, digital graphic, through the medium of films, poems, comic books. Most of the famous film personalities and even cricketers and other people from so many other fields are also here. So it is trying to uplift talented youth of the country.
Sri Kumar Brakwesige Kisaman Waves Challenges Kando, Jorgar Kurigina Innovation, Aru India, Aru Bahari, Shamil Kuribli Diase, Summit Bra, India Do, Ekta Global Content Hub Aru, Content Laga, Ekta Net Exporter Ban Idea Bra, Indian Media Laga, Global Market Share Do Uthai Dibliase. Prime Minister Narendra Modi ba ekta meeting to Defense Minister Rajnath Singh Lokuti talaga ghor nai Delhi de aji rakise meeting do 40 minute nishina rakhe kana bahalkam atangwad hamla hua aro itu pasot godamot idea kani rakise Chief of Defense Staff Anil Johan bra Defense Minister Lokuti dangro fasla lui dia laga janai dia pasodi ek din thake kana meeting do rakise Ikisomedi, India Pura, 16 Pakistani YouTube channels, they Don News, Sama TV, Ari News, Aro Geo News, Milagina Bonkuridisi, John Kanra, Atangot Hamla Pasudi, India Kilab, Misa, Aro Goldi Jan Karikan, for Heidi Ase, Atangot Hamladi, BBC Pra, report ৰেকৰ্ডিং কৰি আদিবি চৰকাৰ পৰা অবজেক্ট কৰি দিছে আৰু ইণ্ডিয়া লগা বিবিচি হেড লগতে দেশবোৰত ডাঙৰ চেণ্টিমেণ্টছ থাকে লগা জনাই দিছে। বিবিচিৰ পৰা আতংকবাদীয় খাণ্ডটো মিলিটেণ্ট হিচাপে জনাই দিয়াৰ ওপৰত এটা ফৰ্মেল চিঠিটো বি পঠাই দিছে। আকাশবাণী কহিমাৰ পৰা আপুনি খান লগতে খবৰ আনি দি আছে। তাজা খবৰ শুনিবৰ কাৰণে আমি খান লগা এক চেণ্ডেলছ এ আই আৰ নিউজ এলাৰ্টছ আৰু এ আই আৰ আণ্ডাৰস্কৰ কহিমা দি ফল' কৰিবি। আপুনি খান বা এইটো খবৰটো নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কহিমাৰ পৰা ভি শুনিবলৈ পাৰিব। আপুনি খান চাম লগা খবৰ শুনি আছে। Combined Technical Association of Nagaland CTAN aro Nagaland NET Qualified Forum NNQF pra state sarkar logodi 147 assistant professors aro librarians laga regularization to wapas hatai dibuli dobara mangisi aro edukan open advertisement karone Nagaland Public Service Commission NPSC logodi requisition kori dibuli koise khobor manukan logodi koimadi aji kotha kore CTAN aro NNQF laga representative pra koise sarkar তাই খানবা মাংয়াদু পুঞ্জাই নাদিলি নহলি দেরি করে দিলি তাই খানবা রাস্তা দি উলাই কেনা দুবারা ধারণা করি বলে আছে।
CTAN and NNQF will continue to fight, taking appropriate measures and actions, appealing the government, demanding to the government, until our demands, that is the requisition of the contractual boss after 0606-2016 to the NPSC.
তাইখান পৰা উমিত দিছে কি এইটো পোষ্ট কাণ্ডে এন পি এছ চিৰ পৰা পাৰ্মানেণ্টলি ভৰ্তি নাকৰি আদাক এইটো 147 কণ্ট্ৰেকচুৱেল পজিশ্যন বা একাডেমিক কেলেণ্ডাৰ লগা কামটো ভাল পৰা জাৰি ৰাখিব। তাইখান পৰা কৈছে কি এন পি এছ চি লগা কম্বাইণ্ড এডুকেশ্যনেল ছাৰ্ভিচেছ এক্সামিনেশ্যন পৰা পাৰ্মানেণ্ট ফেকাল্টি এপইণ্টমেণ্ট কৰি দিয়াৰ পৰা চৰকাৰ কলেজেছ লগা একাডেমিক ছেণ্টাৰ ছবি বেছি উঠাই দিব। আগতে কমিটি বা ৰাখিয়া বনাই ৰাখি দিয়া নহ'লে পোষ্ট পাছতি বনাই দিবলৈ খান্দি নামঞ্জ কৰি এলেকা চাফা কৰি জনাই দি তাই খান বা চিন্তা ভাৱনা জনাইছে কি এইটো নিচিনা কমিটিজ বনাই ৰাখিয়া পৰা নিয়ম নোহোৱা কামখানহি বন্ধ কৰি দিবলৈ নিচিনা থাকি আছে। গ্ৰুপ পৰা কৈছে কি চৰকাৰ বা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিয়াৰ্ছ মানি কোৱা দি তাই খান বা বিশ্বাস হেৰাই যাইছে।
We have reasonable apprehension of the government that it is strategized to buy the government to cover its illegal acts. We are of the impression that this is a modus operandi or excuses of the government to deviate the matter to a different dimension without confronting it directly. Involvement of bureaucratic personnel and procedure will not result in any desired solutions but create nepotism and delay.
CTAN আৰু এন এন কিউ এফ পৰা তাইখান লগা চিন্তা ভাৱনা দি ফাষ্ট ট্ৰেক কৰি দিবলৈ আৰু চলিউশ্যন লিখি কেনে দিবলৈ মাগিছে আৰু কৈছে কি নাগালেণ্ড লগা নৌজোৱান পৰা চৰকাৰ লগা মুখ চাই কিনে কাম কৰি পৰা বেছি দুখ পাই যাইছে। নাগালেণ্ড ষ্টেট চৰকাৰ পৰা মাতিয়া কনচাল্টেটিভ মিটিংটো ট্ৰাইবেল আৰু চিভিল ছ'চাইটি গ্ৰুপছ লগত এপ্ৰিল 30 তাৰিখ ৰাখিবলৈ থাকে পৰা নাগা পলিটিকেল ইছ্যু দি কথা বতৰা কৰিবলৈ আছে। হোম ডিপাৰ্টমেণ্ট লগা একটা খবৰ পৰা কৈছে কি এজেণ্ডা দি কাষ্টমাৰী ল'জ নাগালেণ্ড ভিলেজ আৰু ট্ৰাইবেল এৰিয়া কাউন্সিল এক্ট লগত ৰেজিষ্টাৰ অফ ইণ্ডিজিনাছ ইনহেবিটেণ্টছ অফ নাগালেণ্ড মিলাই কিনে আছে। আগতে ডিপাৰ্টমেণ্ট পৰা কৈছে কি মিটিং দি দৰকাৰ টপিকছ কান্দি ৰাস্তা উন্নতি ফ্ৰী মুভমেণ্ট ৰিজিম আৰু প্ৰটেক্টেড এৰিয়া পাৰ্মিট লগত ইনাৰ লাইন পাৰ্মিট লগত জৰিয়া কান্দি কথা কৰিবলৈ আছে। আৰু নাগালেণ্ড লগা স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্ট বা জনাই দিছে কি ষ্টেটিক গভৰ্ণমেণ্ট হাই ছেকেণ্ডেৰী স্কুলছে ক্লাছ 11 কাৰণে চব নতুন এডমিশ্যনছটো একটা ছিংগল অনলাইন এডমিশ্যন পৰ্টেল পৰা কৰিবলৈ আছে। এপ্লিকেশ্যনছ কাণ্ডো জি এইচ এছ এছ এডমিশ্যন পৰ্টেল দি জমা কৰি দিবলৈ পাৰিব। আমি কাল লগা কৰস্পণ্ডেণ্ট পৰা পূৰা জানকাৰী শুনিবলৈ পাব।
এডমিশ্যন কাৰণে কেণ্ডিডেটছ পৰা জি এইচ এছ এছ এডমিশ্যন পৰ্টেল তো ডিপাৰ্টমেণ্ট লগা ৱেবছাইটতে লিংক থাকিয়াতে লগ ইন কৰি কিনে এপ্লাই কৰিবলৈ পাৰিব। একটা ষ্টুডেণ্ট পৰা নিজৰ পচন্দ হিচাপ স্কুলছ আৰু ষ্ট্ৰীমছ চবতে এপ্লিকেশ্যন জমা কৰিবলৈ পাৰিব। অনলাইন ফেচিলিটি চলাবলৈ দিগদাৰি পোৱা খান পাৰম ইনফৰমেশ্যন আৰু টেকনলজি ডিপাৰ্টমেণ্ট নিচে কমন ছাৰ্ভিচ চেণ্টাৰ লগা মতব ল'বলৈ পাৰিব। এডমিশ্যন ফৰ্মছ খানটো পৰ্টেল পৰা ডাউনলোড কৰি কিনে ফিজিকেল ফৰ্মছটো স্কুলছ খানতে মে মহিনা 6 তাৰিখ তাকতে জমা দিবলৈ পাৰিব। কেণ্ডিডেটছ লগা ছিলেকশ্যনটো স্কুল খান পৰা মেৰিট হিচাপ নিজৰ কেপেচিটিতে ল'বলৈ আছে। ছিলেক্টেড কেণ্ডিডেটছ লগা স্কুল ৱাইজ লিষ্ট লগত ৱেইটিং লিষ্টটো পৰ্টেলতে মে মহিনা 9 তাৰিখ পাব্লিছ কৰি দিবলৈ আছে। কোনো আকাশবাণী নিউজ কহিমা।
এডমিশ্যনটো আজিৰ পৰা শুরু কৰিছে। দুসৰ জানকাৰী খান এডমিশ্যন পৰ্টেল পৰা চাবলৈ পাৰিব। খবৰ সৃষ্টি হেডলাইনছ দুবাৰ জনাই দি আছে। লোকসভা এম পি এছ এ পংবৰেণ জামিৰ বা চেণ্টেল লগতে নাগালেণ্ডে ডাঙৰ হেলথ কেয়াৰ দুখ থাকি এলেকা চামনা কৰি দিবলৈ অনুৰোধ কৰিছে। ৱেভছ 2025 পৰা অডিঅ' ভিজুৱেল ছেক্টৰে ইণ্ডিয়া উঠি থাকিয়া দেখাই আছে। Prime Minister Narendra Modi ba Defence Minister Rajnath Singh loboti bahal kam atangwat hamla khwati lokorise aro CMTA NRO NNQF ba 147 contented faculty post laka open recruitment kauni dubara mangise itu logot aji sam laka khobor iman distase kore ase hundi thakibi aihakali phojo 7:25 minute te nagames khobor ani dibole ase.